এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ দ্বিতীয় দিনাও সমগ্ৰ ৰাজ্য শোকস্তব্ধ। অসমৰ সংগীত জগতত বিশাল শূন্যতাৰ সৃষ্টি কৰি আঁতৰি যোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্মানাৰ্থে আজিৰে পৰা তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা। শিল্পীগৰাকীৰ মৃত্যুৰ চি আই ডি তদন্ত ঘোষণা। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ ফ'ৰ পৰ্যায়ৰ প্ৰথমখন খেলত শ্ৰীলংকা আৰু বাংলাদেশ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। সমগ্ৰ অসমজুৰি হাহাকাৰ আৰু শূন্যতা। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অভাৱনীয় আৰু আকস্মিক বিয়োগৰ যন্ত্ৰণাত ৰাজ্যত যেন চকুলোৰ নৈ বৈছে, চৌদিশে কেৱল হুমুনিয়াহ আৰু বিষাদ। অসমৰ সংগীত জগতত বিশাল শূন্যতাৰ সৃষ্টি কৰি আঁতৰি যোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্মানাৰ্থে আজিৰে পৰা তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাত সকলো চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠান, আনুষ্ঠানিক কাৰ্যসূচী আৰু ৰাজহুৱা উৎসৱ স্থগিত থাকিব। শিল্পীগৰাকীৰ নশ্বৰ দেহ গুৱাহাটীলৈ অনাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি সন্ধিয়া প্ৰায় 6 বজাত নতুন দিল্লীলৈ ৰাওনা হয়। মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও নতুন দিল্লীলৈ গৈছে। ছিংগাপুৰৰ পৰা শিল্পীগৰাকীৰ নশ্বৰ দেহ কঢ়িয়াই অনা বিমানখন ইতিমধ্যে ৰাওনা হৈছে আৰু আজি নিশা প্ৰায় 12 বজাত নতুন দিল্লীত বিমানবন্দৰত বিমানখনে অৱতৰণ কৰিব। ইয়াৰ পাছতে শিল্পীগৰাকীৰ অসম অভিমুখে অন্তিম যাত্ৰা আৰম্ভ হ'ব। আজি নতুন দিল্লীলৈ যাত্ৰাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, মহানগৰ আৰক্ষী আয়ুক্ত আৰু গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। যাত্ৰাৰ ঠিক আগেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
এতিয়া পবিত্ৰ মাৰ্ঘেৰিটা আৰু মই দিল্লী যাম। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ দিল্লীত আহি পোৱাৰ লগে লগে আমি শ্ৰদ্ধা সহকাৰে গ্ৰহণ কৰিম আৰু তাৰ পিছত তেখেতক আমি অসমলৈ লৈ অহাৰ ব্যৱস্থা কৰিম। ইণ্ডিয়ান টাইম মতে নিশা 12 বজাত দিল্লীত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ উভতি অহাৰ সম্ভাৱনা আছে।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোৰ বিশদ অনুসন্ধানৰ বাবে তেওঁ ছিংগাপুৰৰ উচ্চায়ুক্ত ছাইমন ৱাঙৰ সৈতে কথা পাতিছে। উচ্চায়ুক্তগৰাকীয়ে এই ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে বুলি তেওঁ প্ৰকাশ কৰে। মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই আজি শিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ সকলো দিশ তদাৰক কৰি আজি নিশা 9 বজাৰ পাছত কোনো অনুৰাগীক জুবিনৰ বাসগৃহলৈ নাযাবলৈ আহ্বান জনাইছে।
সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে আমি জুবিনৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি জুবিনৰ যি সৃষ্টিশীলতা, সেই সৃষ্টিশীলতাক কলুষিত নকৰাকৈ আমি জুবিনক স্মৰণ কৰোঁ, জুবিনৰ প্ৰতি আমাৰ নিজৰ শ্ৰদ্ধা নিবেদন কৰোঁ। আৰু সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ আৰক্ষীৰ হৈ যে কিছুমান দুৰ্বৃত্ত ওলাইছে, তেওঁলোক জুবিনৰ অনুৰাগী নহয়, তেওঁলোক জুবিনৰ গুণমুগ্ধ নহয়। জুবিনৰ অনুৰাগী আৰু গুণমুগ্ধই আনক গৈ পেলাই অসুবিধা নকৰে, আনৰ অধিকাৰ খৰ্ব নকৰে। জুবিনে সদায় অধিকাৰৰ কথা কৈছিলে। অধিকাৰ মানে প্ৰত্যেকৰে অধিকাৰ, মোৰ অধিকাৰ, আপোনাৰ অধিকাৰ, আমাৰ সকলোৰে অধিকাৰ।
আজি গুৱাহাটীলৈ অনাৰ পাছত শিল্পীগৰাকীৰ নশ্বৰ দেহ তেওঁৰ বাসগৃহলৈ নিয়া হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটোৱাৰ পাছত সৰু সজাইত শিল্পীগৰাকীক অনুৰাগীৰ শেষ দৰ্শনৰ বাবে ৰখাৰ ব্যৱস্থা কৰা হ'ব। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ ৰাখিবলগীয়া ষ্টেডিয়ামখনৰ সামগ্ৰী ব্যৱস্থাপনা আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী বিমল বৰাৰ লগতে কেইবাগৰাকী মন্ত্ৰীয়ে পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দায়িত্ব চি আই ডিক অৰ্পণ কৰিছে। এই ঘটনা সন্দৰ্ভত কেইবাখনো থানাত ৰুজু হোৱা গোচৰৰ তদন্তৰ বাবে চি আই ডিক অৰ্পণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা তদন্তৰ আওতালৈ আহিব বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে নশ্বৰ দেহ অসমলৈ অনাৰ পাছতহে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ স্থান চূড়ান্ত কৰা হ'ব। অৱশ্যে বিভিন্ন পক্ষৰ সৈতে আলোচনা মৰ্মে যোৰহাটত এই কাম সম্পন্ন কৰা হ'বও পাৰে বুলি মুখ্যমন্ত্ৰীয়ে ইংগিত দিয়ে। জুবিন গাৰ্গৰ সৈতে সাগৰলৈ সাঁতুৰিবলৈ যোৱা অসম এছ'চিয়েচনৰ 11 সদস্য আৰু জুবিনৰ দলৰ 4 সদস্যক অসম আৰক্ষীয়ে সোধা পোছা কৰিব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত অসম লোকসেৱা আয়োগে কাইলৈ আৰু পৰহিলৈ হ'বলগীয়া পৰীক্ষা স্থগিত ৰাখিছে। আয়োগে প্ৰকাশ কৰা মতে কাইলৈ হ'বলগীয়া মীন বিভাগৰ অধীনৰ কনিষ্ঠ অভিযন্তা পদৰ পৰীক্ষা স্থগিত ৰখা হৈছে। একেদৰে পৰহিলৈ হ'বলগীয়া কৃষি বিভাগৰ অধীনৰ কৃষি উন্নয়ন বিষয়া পদৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া 25 আৰু 26 ছেপ্টেম্বৰলৈ পিছুৱাই দিয়া হৈছে। মীন বিভাগৰ অধীনৰ কনিষ্ঠ অভিযন্তা পদৰ পৰীক্ষাৰ দিন পৰৱৰ্তী পৰ্যায়ত ঘোষণা কৰা হ'ব। শিল্পীগৰাকীৰ বিয়োগত ৰাজ্যিক শোক ঘোষণা কৰালৈ চাই সেৱা সপ্তাহ উপলক্ষে গ্ৰন্থবৰ্ষ 2025ৰ সৈতে সংগতি ৰাখি প্ৰদান কৰিবলগীয়া যুৱ লেখক সন্মানৰ কাৰ্যসূচীও স্থগিত ৰখা হৈছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে পৰৱৰ্তী সময়ত এই অনুষ্ঠানৰ সময় নিৰ্ধাৰণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে। তেওঁ লগতে কাইলৈ হ'বলগীয়া বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিক মূল্যায়ন পৰীক্ষা FLNAT স্থগিত ৰখাৰ কথাও ঘোষণা কৰে। 470,000 প্ৰাপ্তবয়স্ক শিক্ষাৰ্থীয়ে অংশ ল'বলগীয়া এই মূল্যায়ন পৰীক্ষা অহা 12 অক্টোবৰত হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সেৱা সপ্তাহৰ অধীনত প্ৰয়োজনীয় সেৱাৰ কাৰ্যসূচী চলি থাকিব যদিও আনুষ্ঠানিক তথা অন্যান্য লাভ বিতৰণৰ অনুষ্ঠানসমূহ স্থগিত ৰখা হ'ব। ৰাজ্যৰ বিদ্যালয়সমূহত আজিৰে পৰা হ'বলগীয়া ছমহীয়া পৰীক্ষাও পিছুৱাই দিয়া হয়। শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া নোহোৱা পৰ্যন্ত পৰীক্ষা পিছুৱাই দিবলৈ বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াক নিৰ্দেশ দিয়া হৈছে। জনতাৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ অকাল দেহাৱসানত সমগ্ৰ ৰাজ্য শোকস্তব্ধ হৈ পৰিছে। কালি এই পীড়াদায়ক বাতৰি পোৱাৰ পাছৰে পৰা অগণন লোক স্বতঃস্ফূৰ্তভাৱে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পথসমূহত সমবেত হয়। ম্ৰিয়মান জনতাই শিল্পীগৰাকীৰ কালজয়ী গীতসমূহ কণ্ঠত আওৰাই তেওঁৰ প্ৰতি আজিও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্ৰদ্ধা নিবেদিছে। শিশুৰ পৰা বৃদ্ধলৈ প্ৰতিগৰাকী অনুৰাগী শোকাহত আৰু স্তম্ভিত। গুৱাহাটী মহানগৰীৰ প্ৰতিটো প্ৰান্তত শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হৈছে। গণেশগুৰিৰ উৰণ সেতুৰ তলত লতাশিল চানমাৰীকে ধৰি প্ৰতিটো ৰাজহুৱা স্থানৰ উপৰি কাৰ্যালয় আৰু ব্যক্তিগতভাৱেও সকলোৱে শিল্পীগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধা নিবেদিছে। কালি ওৰে নিশা জুবিন গাৰ্গৰ কাহিলীপাৰাৰ বাসগৃহ চৌহদত অগণন গুণমুগ্ধই ভিৰ কৰে। ৰাজ্যৰ প্ৰতিখন জিলাত আজি বিভিন্ন দল সংগঠন শিক্ষানুষ্ঠান অনুষ্ঠান প্ৰতিষ্ঠান আদিয়ে শিল্পীগৰাকীৰ প্ৰতি সন্মানাৰ্থে সমদলৰ আয়োজন কৰে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰতিখন জিলাত আজি অঘোষিত বন্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। অসামান্য প্ৰতিভাৰ অধিকাৰী দৰদী কণ্ঠশিল্পীগৰাকীৰ বিয়োগত কাতৰ হৈ পৰা জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান দোকান পোহাৰ আদি বন্ধ কৰি ৰাজপথলৈ ওলাই আহি শিল্পীগৰাকীৰ সোঁৱৰণী যাত্ৰাৰ অংশীদাৰ হৈ পৰে। বিভিন্ন জিলা প্ৰশাসনসমূহৰ উদ্যোগতো আজি জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ তৰ্পণ কৰা হয়। যোৰহাট, হোজাই, ডিব্ৰুগড়, তিনিচুকীয়া, নগাঁওৰ লগতে প্ৰায় আটাইবোৰ জিলা প্ৰশাসনে আজি শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে জ্যোতি বাটচৰাত সমবেত হৈ শিল্পীগৰাকীক শ্ৰদ্ধা জনায়। জিলাখনৰ বিভিন্ন অঞ্চলত সমদল উলিয়াই তেওঁৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰা হয়। যোৰহাট জিলা কেন্দ্ৰীয় পূজা সমন্বয়ৰক্ষী সমিতিয়ে শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই কাইলৈ হ'বলগীয়া মহালয়াৰ অনুষ্ঠান তথা শোভাযাত্ৰা বাতিল কৰিছে। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ বিভিন্ন স্থানতো শিল্পীগৰাকীৰ প্ৰতি ৰাইজে শ্ৰদ্ধা নিবেদন কৰে। ঐতিহাসিক নতুন চামগুৰি সত্ৰৰ সংগীত কলাকেন্দ্ৰত আজি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই কালিৰে পৰা সত্ৰখনত মুখা শিল্প নিৰ্মাণৰ কাম স্থগিত ৰখা হৈছে। শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন নকৰালৈকে মুখা নিৰ্মাণৰ কাম বন্ধ ৰাখিব বুলি সত্ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ৰাজ্যৰ লগতে দেশৰ বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ শীৰ্ষ নেতাসকলেও শিল্পীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শ্ৰদ্ধা জ্ঞাপন কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে এই বিষয়ে এইদৰে কয়।
এটা অপূৰণীয় ক্ষতি, এই মুহূৰ্তত আমি গৰিমা বৌ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। এই সময়ত আমি পৰিয়ালবৰ্গৰ লগত, অনুৰাগীসকলৰ লগত এই দুখৰ সময়ত মাত্ৰ থিয় দিবলৈ বিচাৰিছোঁ আৰু আশা কৰোঁ যে পুনৰবাৰ অসমৰ ৰাইজ একগোট হৈ এনেকুৱা এটা ঐতিহাসিক বিদায় দিয়ে, যি বিদায় প্ৰত্যেক দিনৰ বাবে ভৱিষ্যতলৈকে ঐতিহাসিক হৈ থাকিব, স্মৰণীয় হৈ থাকিব।
শিল্পীগৰাকীৰ বিয়োগত AIUDF দলে গভীৰ শোক প্ৰকাশ কৰিছে। দেশৰ কেইবাগৰাকীও যশস্বী শিল্পীয়ে জুবিন গাৰ্গৰ বিয়োগত মৰ্মাহত বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। বিশ্ব প্ৰসিদ্ধ সংগীত পৰিচালক এ আৰ ৰহমান, জনপ্ৰিয় কণ্ঠশিল্পী শান, আৰমান মালিক, অৰিজিৎ সিং আৰু অনুপ জলোটাকে ধৰি অসংখ্যজনে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। আকাশবাণী গুৱাহাটীৰ চৌহদতো প্ৰাণৰ শিল্পীগৰাকীক আজি গীতে মাতে সোঁৱৰণ কৰা হৈছে। জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পৰিপ্ৰেক্ষিতত আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাতৰ বিষয় সলনি কৰা হৈছে। অনুষ্ঠানত আজি জুবিন গাৰ্গৰ জনপ্ৰিয়তা আৰু তেওঁৰ দেহাৱসানে আনি দিয়া শূন্যতা সম্পৰ্কে আলোচনা কৰা হ'ব। অনুষ্ঠানত চিন্ময় গোস্বামী আৰু ভাস্কৰ জ্যোতি আচাৰ্যই অংশগ্ৰহণ কৰিব। ইয়াত আমাৰ সংবাদদাতাসকলেও যোগ দিব। অনুষ্ঠানটি ৰাত ধৰিব আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। পূৰ্বতে বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সন্দৰ্ভত আজিৰ দৃষ্টিপাতত আলোচনা হোৱাৰ কথা আছিল। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, FM-ৰ 101.6 মেগাহাৰ্জত শুনিছে। এই বাতৰি আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী আৰু ইউটিউব চেনেল AIR News গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিছে। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত আজি প্ৰচাৰ অভিযান স্তব্ধ হৈ পৰে। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই সকলো ৰাজনৈতিক দল প্ৰচাৰ অভিযানৰ পৰা বিৰত থাকে। 22 ছেপ্টেম্বৰত বিটিচিৰ 40টা পৰিষদীয় সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি নতুন দিল্লীত উপ ৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাজ্যপালগৰাকীয়ে শ্ৰী ৰাধাকৃষ্ণণক ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক উদ্যমৰ বিষয়ে অৱগত কৰে। গুৱাহাটী মহানগৰীৰ চানমাৰীত আজি পানীৰ পাইপ ফুটি প্ৰায় 100 ফুট উচ্চতালৈ পানীৰ ফোৱাৰাৰ দৰে উঠি যোৱাৰ ফলত বহু সময় ধৰি অঞ্চলটোৰ জনজীৱন স্তব্ধ হৈ পৰে। ইয়াৰ ফলত অঞ্চলটোৰে যান বাহনৰ চলাচল আৰু যাতায়াত বন্ধ হৈ পৰে। অৱশ্যে কিছু সময়ৰ পাছত প্ৰশাসনৰ লোক আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হয়। মুখ্যমন্ত্ৰীৰ তদাৰকী কক্ষে আজি গৰৈমাৰী ৰাজচক্ৰৰ পূৰ্বৰ চক্ৰ বিষয়া নুপুৰ বৰাৰ বৰপেটা ৰোডৰ এটা বেংকৰ লকাৰৰ পৰা পুনৰ 31,10,000ৰো অধিক টকা জব্দ কৰে। ইয়াকে লৈ তদাৰকী কক্ষে নুপুৰ বৰাৰ পৰা মুঠ 1,47,00,000ৰো অধিক টকা উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ পূৰ্বে যোৱা 15 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী তদাৰকী কক্ষে নুপুৰ বৰাৰ পৰা প্ৰায় 92,49,000 টকা আৰু 17 ছেপ্টেম্বৰত 20,75,000 টকা উদ্ধাৰ কৰিছিল। উল্লেখযোগ্য যে সম্প্ৰতি নুপুৰ বৰা 3 দিনৰ বাবে মুখ্যমন্ত্ৰী তদাৰকী কোষৰ জিম্মাত আছে। কালি নুপুৰ বৰাক ৰাজ্য চৰকাৰে চাকৰিৰ পৰা নিলম্বন কৰিছিল। আজি প্ৰয়াত কণ্ঠশিল্পী সুৰকাৰ সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ উপজাত দিন। সুললিত কণ্ঠেৰে অসমীয়া সংগীত জগতলৈ অনন্য বৰঙণি আগবঢ়াই যোৱা শিল্পীগৰাকীৰ উপজাত দিনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা জ্ঞাপন কৰে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে সুৰ বাহিনীৰ স্ৰষ্টা গণশিল্পী জয়ন্ত হাজৰিকাৰ যাদুকৰী কণ্ঠ আৰু সংগীত প্ৰতিটো প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। প্ৰখ্যাত গায়ক জয়ন্ত হাজৰিকাই 1943 চনৰ আজিৰ দিনটোতে মঙলদৈত জন্মগ্ৰহণ কৰিছিল। মাত্ৰ 34 বছৰ বয়সতে 1977 চনত মৃত্যু কাকলি লোৱা জয়ন্ত হাজৰিকাই অসমীয়া সংগীত জগতত এটা অনন্য ধাৰাৰ সৃষ্টি কৰিছিল। অসামান্য প্ৰতিভাৰ অধিকাৰী জয়ন্ত হাজৰিকাই বনৰীয়া ফুল, নিয়তি, বৃষ্টি, ধৰ্মকাই, নতুন আশা আদি বোলছবিত স্বকীয়ভাৱে সংগীত পৰিচালনা কৰিছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 3 দিনত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। মধ্য আৰু দক্ষিণ উপদ্বীপ অঞ্চলতো ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ 5ম মৃত্যুবাৰ্ষিকী উপলক্ষে 8ম শ্ৰেণীৰ পৰা 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে অসমীয়াত অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কীয় 1 মিনিটৰ বাতৰিৰ অডিঅ' মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি 24 ছেপ্টেম্বৰৰ পূৰ্বে MP3 ৰূপত হোৱাটছএপযোগে পঠিয়াব লাগিব। হোৱাটছএপ নম্বৰকে ধৰি প্ৰতিযোগিতাৰ সবিশেষ জানিবলৈ ইচ্ছুক প্ৰতিযোগীয়ে আমাৰ ফেচবুক পেজ AIR News গুৱাহাটী চাব পাৰে। এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ ফ'ৰ পৰ্যায়ৰ প্ৰথমখন খেলত শ্ৰীলংকা আৰু বাংলাদেশ মুখামুখি হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। ইপিনে যোৱা নিশা আবুধাবিৰ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এৰ অন্তিমখন খেলত ভাৰতে অমানক 21 ৰাণত পৰাজিত কৰে। অমানে 189 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 167 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতে ইতিমধ্যে ছুপাৰ ফ'ৰ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অহা দেওবাৰে ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শেহত ঘাগীয়া বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। অসমবাসীৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ 2য় দিনাও সমগ্ৰ ৰাজ্য শোকস্তব্ধ। অসমৰ সংগীত জগতত বিশাল শূন্যতা সৃষ্টি কৰি আঁতৰি যোৱা অসমবাসীৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্মানাৰ্থে আজিৰে পৰা 3দিনীয়া ৰাজ্যিক শোক। শিল্পীগৰাকীৰ মৃত্যুত CID তদন্ত ঘোষণা। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি আৰু এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ ফ'ৰ পৰ্যায়ৰ প্ৰথমখন খেলত আজি শ্ৰীলংকা আৰু বাংলাদেশ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।